এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 হৈ 42 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী তথা পোহৰৰ সুব্যৱস্থা আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যাধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
এইবাৰ আমি মা কামাখ্যাৰ অম্বুবাচী মেলাৰ উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা কৰিলোঁ। কাইলৈ আমাৰ দলৈ সমাজৰ লগত কামাখ্যা মন্দিৰতে এখন সভা আছে য'ত আমি সকলোৱে উপস্থিত থাকিম। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি স্বচ্ছতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ফগিং কৰাৰ ক্ষেত্ৰতে হওক, লাইটৰ আমাৰ জি ইউ চি দ্বাৰা আমাৰ কৰা হৈছে, খোৱা পানীৰ ক্ষেত্ৰত আমাৰ LNT আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা সমগ্ৰ এই কামাখ্যা ধামত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তলত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে যিখিনি আমাৰ শিবিৰ হ'ব, সেই শিবিৰসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক, ব্লিচিং ছটিওৱাৰ ক্ষেত্ৰতে হওক, মহৰ কাৰণে ফগিং কৰাৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ PHC লগতে গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ পানী যোগান ধৰিব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত য'ত য'ত তেনেধৰণৰ শিবিৰ হ'ব সকলোতে আমি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম।
ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তি ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে কালি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে ঘৰ সাজি বাস কৰি থকা কেইবাটাও পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়। এই অভিযানৰ ফলত অঞ্চলবোৰত সঘনাই সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ আৰু মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ হ'ব বুলি স্থানীয় লোকসকলে আশা প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাত নগৰীয়া পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে যাতায়াতৰ সুবিধা বৃদ্ধিৰ উদ্দেশ্যে কালি অতিৰিক্ত জিলা আয়ুক্ত, ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত, জিলা পৰিবহণ বিষয়া আৰু যান বাহন পৰিদৰ্শকে মুৰুলীধৰ জালান বাছ টাৰ্মিনাছ পৰিদৰ্শন কৰে। দলটোৱে বাছ টাৰ্মিনাছটোৰ বৰ্তমানৰ সুবিধাসমূহ, কাৰ্যকৰী ব্যৱস্থা আৰু সামগ্ৰীৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰে। এই পৰিদৰ্শনে ৰাজহুৱা পৰিবহণ সেৱাৰ মান উন্নত কৰা, পৰিবহণ আন্তঃগাঁথনিৰ দক্ষ ব্যৱস্থাপনা নিশ্চিত কৰা তথা যাত্ৰীসকলৰ বাবে অধিক নিৰাপদ আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যত কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ বুথৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে সকলো কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰে। দলীয় কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে দলটোৱে মণ্ডল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সাংগঠনিক সভাৰ পাছত ৰাজ্যিক সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী সভাগৃহত এখন সংবাদমেল সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকাল উপলক্ষে 10 জুলাইৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ এই সংবাদমেলতে প্ৰকাশ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত গছপুলি ৰোপণ, যোগ দিৱস পালন আৰু ৰাইজৰ সৈতে সংযোগ অভিযান অন্তৰ্ভুক্ত হ'ব বুলি সভাপতি শ্ৰী শইকীয়াই প্ৰকাশ কৰে। যোৰহাট জিলাৰ তিতাবৰৰ চৰাইপানী গোহাঁইবাৰী চাহ বাগিচাত চাহপাত চিঙি থকা অৱস্থাত বজ্ৰ পৰি কালি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। মৃত শ্ৰমিকগৰাকী বাগিচাখনৰ নিয়মীয়া কৰ্মী ৰুমা ওৰাং বুলি জানিব পৰা গৈছে। কৰ্মীগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।